এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰায় 60.42% ভোটদানেৰে 70-জনীয়া দিল্লী বিধানসভাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ পথত অগ্ৰসৰ হোৱা বুলি গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰে। ৰাজকুমাৰ ৰহিম আলী হুছেইনীক ইছমাইলী মুছলমানৰ আধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ কৰা হৈছে। আৰু ইণ্ডিয়ান ছুপাৰ লীগৰ এখন প্ৰতিযোগিতাত কালি মোহন বাগান ছুপাৰ জায়েণ্টে পঞ্জাৱ ফুটবল ক্লাবক 3-0 পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। 70-জনীয়া দিল্লী বিধানসভাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। ভোটদানৰ হাৰ প্ৰায় 60.42%। উত্তৰ পূব দিল্লীত সৰ্বাধিক 66.25% ভোটদানৰ হাৰ পোৱাৰ বিপৰীতে দক্ষিণ পূব দিল্লীত সৰ্বনিম্ন ভোটদানৰ হাৰ 56.16%। শ্বাহদাৰা জিলাত ভোটাৰৰ হাৰ 63.94%, উত্তৰ দিল্লীত ভোটদানৰ হাৰ প্ৰায় 59.55% আৰু উত্তৰ পশ্চিম দিল্লীত ভোটাৰৰ হাৰ প্ৰায় 60.7%। ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী, মন্ত্ৰী গোপাল ৰায়, বিজেপিৰ বিজেন্দৰ গুপ্তা, প্ৰৱেশ বাৰ্মা, ৰমেশ বিধুৰী আৰু কৈলাশ গেহলট অন্যতম। কংগ্ৰেছ নেতা সন্দীপ দীক্ষিত আৰু অলকা লম্বায়ো এই যুঁজত অৱতীৰ্ণ হৈছে। অহা শনিবাৰে এই নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, কেন্দ্ৰীয় মন্ত্ৰী ডঃ এছ জয়শংকৰ, হৰদীপ সিং পুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী, দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কালি দিল্লী বিধানসভা নিৰ্বাচনত ভোটৰ অধিকাৰ সাব্যস্ত কৰে। ৰাষ্ট্ৰীয় ৰাজধানীত কালি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে নিৰ্বাচন আয়োগে ব্যাপক নিৰাপত্তা ব্যৱস্থা হাতত লৈছিল। নিৰ্বাচনত ধন ক্ষমতাৰ ব্যৱহাৰৰ দিশত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা হৈছে। দিল্লী বিধানসভাৰ সমান্তৰালকৈ তামিলনাডুৰ ইৰোড ইষ্ট সমষ্টি আৰু উত্তৰ প্ৰদেশৰ মিল্কিপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কালি ভোটদান অনুষ্ঠিত হৈছিল। ইৰোড ইষ্টত প্ৰায় 67.97% আৰু মিল্কিপুৰত প্ৰায় 65.35% ভোটদান সাব্যস্ত হয়। প্ৰয়াগৰাজৰ মহাকুম্ভত আজি জনজাতি সাংস্কৃতিক সমাগম 2025 অনুষ্ঠিত হ'ব। এই সমাগমত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 15,000 অধিক জনজাতীয় লোকে অংশগ্ৰহণ কৰিব। আমাৰ সংবাদদাতাই ইতিমধ্যে প্ৰতিবেদনত জনাইছে যে 6-দিনীয়া এই অনুষ্ঠানত সকলোৱে আদিবাসীসকলৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ প্ৰতিশ্ৰুতি ল'ব। উল্লেখযোগ্য যে বিৰচা মুণ্ডাৰ 150 জন্ম জয়ন্তী উপলক্ষে 2025 জনজাতীয় গৌৰৱ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। ভাৰ্চুৱেল ব্যৱস্থাৰে আগৰতলাত আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে এনেদৰে কয়, ত্ৰিপুৰা চৰকাৰে কোনোধৰণৰ বৈষম্য বা দুৰ্নীতি অবিহনে সম্পূৰ্ণ স্বচ্ছতাৰে চাকৰি প্ৰদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে। যোৱা 10 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে শান্তি স্থাপনৰ উদ্দেশ্যে ত্ৰিপুৰাৰ সৈতে 3 চুক্তি স্বাক্ষৰ কৰে। ত্ৰিপুৰাত সশস্ত্ৰ সংগঠনসমূহ নিৰ্মূল কৰি আত্মসমৰ্পণৰ জৰিয়তে মূলসুঁতিত যোগদান কৰোৱা হৈছে। তেওঁ লগতে কয় যে স্থায়ী বাসস্থান, শিক্ষা, স্বাস্থ্যসেৱা আৰু চাকৰিৰ সুযোগ প্ৰদান কৰি মোদী চৰকাৰে ব্ৰু ৰিয়াং জনসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিছে। ইয়াৰ পূৰ্বে অশান্ত আৰু দুৰ্নীতিগ্ৰস্ত হিচাপেও পৰিগণিত ৰাজ্যখন বৰ্তমান উন্নয়নৰ দিশলৈ গতি কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। ৰাজকুমাৰ ৰহিম আল হুছেইনীক ইছমাইলী মুছলমানৰ আধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ কৰা হৈছে। পিতৃৰ ইচ্ছাপত্ৰত আগা খান পঞ্চম নামেৰে চিহ্নিত 53 ৰাজকুমাৰ ৰহিম ইছমাইলীসকলৰ 50 বংশগত ইমাম হিচাপে পৰিগণিত হয়। তেওঁৰ পিতৃ আগা খান চতুৰ্থ তথা ইছলাম ধৰ্মগুৰু ৰাজকুমাৰ কৰিম আল হুছেইনীয়ে 88 বয়সত যোৱা মঙলবাৰে পৰ্তুগালত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলাম ধৰ্মৰ ইছমাইলী গুৰু প্ৰিন্স কৰিম আগা খান চতুৰ্থৰ বিয়োগত কালি গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে আগা খানে তেওঁৰ জীৱন সেৱা মনোভাৱ আৰু আধ্যাত্মিকতাৰ দৃষ্টিভংগীৰে অতিবাহিত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আগা খান চতুৰ্থই স্বাস্থ্য, শিক্ষা, গ্ৰামোন্নয়ন আৰু মহিলা সবলীকৰণৰ বাবে কৰা কৰ্মৰাজিয়ে ভালেমান লোকক অনুপ্ৰাণিত কৰি থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বৰ আগা খানৰ কোটি কোটি শুভাকাংক্ষী, অনুগামী আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলিমন য়াঙক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে জানিবলৈ দিয়ে যে তেওঁলোকে ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ অন্তৰ্গত বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ বহুপাক্ষিক সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডঃ জয়শংকৰে আঞ্চলিক, গোলকীয় আৰু উন্নয়নমূলক বিষয়সমূহৰ সন্দৰ্ভত ভাৱ বিনিময় কৰে। ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সৌজন্যমূলক সাক্ষাৎ কৰিব। ভাৰতীয় বিমান বাহিনীৰ সূৰ্য কিৰণ এৰোবেটিক দলে বেংগালুৰুত অহা 10-14 ফেব্ৰুৱাৰীলৈ বিমান চালনাৰ কৌশল প্ৰদৰ্শন কৰিব। বাহিনীটোৰ 14 আগশাৰীৰ পাইলটে হক MK-132 জেট বিমানেৰে বিভিন্ন কৌশল প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে 1996 চনত স্থাপন কৰা সূৰ্য কিৰণ এৰোবেটিক দলে 9 বিশেষ বিমানৰ দ্বাৰা দুঃসাহসিক বিমান চালনাৰ প্ৰদৰ্শন কৰি আহিছে। এই দলটোৱে দেশৰ লগতে বিদেশতো 700 এনেধৰণৰ প্ৰদৰ্শন কৰিছে। দেশত সোণৰ চাহিদা 2023 বৰ্ষৰ 761 টনৰ বিপৰীতে বিগত বৰ্ষত 5% বৃদ্ধি হৈ 802.8 টন হয়। আমদানি শুল্ক হ্ৰাস পোৱাৰ ফলত বিভিন্ন উৎসৱ পাৰ্বণ আদিত সোণৰ ক্ৰয়ৰ পৰিমাণ বৃদ্ধি পায়। বিশ্ব সোণ পৰিষদৰ সূত্ৰ অনুসৰি চলিত বৰ্ষত সোণৰ চাহিদা 700-800 টনৰ মাজত থকাৰ সম্ভাৱনা আছে। সোণৰ চাহিদাৰ মূল্য 2023 বৰ্ষৰ 3,92,000 কোটি টকাৰ বিপৰীতে 2024 বৰ্ষত 5,15,390 কোটি টকালৈ বৃদ্ধি হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা 104 ভাৰতীয় লোকক কঢ়িয়াই অনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিমান কালি বিয়লি অমৃতসৰৰ শ্ৰীগুৰু ৰামদাসজী আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰে। সূত্ৰ অনুসৰি ইয়াৰ ভিতৰত 30 পঞ্জাৱৰ লোক থকাৰ বিপৰীতে আন লোকসকল চণ্ডীগড়, হাৰিয়ানা, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। অমৃতসৰ প্ৰশাসনে ইয়াৰ বাবে বিমানবন্দৰ প্ৰাধিকৰণৰ সৈতে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। প্ৰত্যৰ্পণ কৰা লোকসকলৰ সবিশেষ চিনাক্ত কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰত নতুন চৰকাৰ গঠন হোৱাৰ পাছত দেশখনত অবৈধভাৱে বসবাস কৰা লোকৰ এইটো হৈছে প্ৰথম প্ৰত্যৰ্পণ প্ৰক্ৰিয়া। ইণ্ডিয়ান ছুপাৰ লীগ ISL ফুটবল প্ৰতিযোগিতাত কালি নিশা কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতীৰ ক্ৰীড়াংগণত অনুষ্ঠিত এখন খেলত মোহনবাগান ছুপাৰ জায়েণ্টে পঞ্জাৱ FC-ক 3-0 পৰাস্ত কৰে। এই জয়ৰ সুবাদত দলটো সৰ্বমুঠ 46 পইণ্টেৰে প্লে অফলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম দল হিচাপে পৰিগণিত হৈছে। মোহনবাগানৰ জিমি মেকলাৰেনে খেলখনৰ দ্বিতীয়াৰ্ধত 2 আৰু লিষ্টন কুলকুৱে 1 দিয়ে। প্ৰতিযোগিতাত আজি গোৱাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত FC গোৱা আৰু ওড়িশা FC মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। FC গোৱাই শেহতীয়াকৈ জামছেদপুৰ FC-ৰ হাতত পৰাজিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ খেলখনত জয়লাভ কৰাৰ প্ৰচেষ্টা চলাব। ছিংগাপুৰত চলি থকা বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ শীৰ্ষ বাছনিৰ পুৰুষৰ ডাবলছৰ যুটি মানৱ থাক্কৰ আৰু মনশু শ্বাহে আজি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ চতুৰ্থ বাছনিৰ যুটি ফ্লৰিয়ান বোৰাছাইড আৰু এছেবান ডোৰৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। ভাৰতীয় যুটিটোৱে কালি এখন খেলত হংকঙৰ ৱাংচুং সিং আৰু ই কান টক 3-0 ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰায় 60.40% ভোটদানেৰে 70 দিল্লী বিধানসভাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া কালি সন্ধিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ পথত অগ্ৰসৰ হোৱা বুলি গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰে। ৰাজকুমাৰ ৰহিম আল হুছেইনিক ইছমাইলী মুছলমানৰ আধ্যাত্মিক নেতা নতুন আগা খান হিচাপে নামকৰণ কৰা হৈছে। আৰু ইণ্ডিয়ান ছুপাৰ লীগৰ এখন প্ৰতিযোগিতাত কালি মোহনবাগান ছুপাৰ জায়েণ্টে পঞ্জাৱ ফুটবল ক্লাবক 3-0 পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।